এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা, ৰাজ্যত 56,728 ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত, আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৰ 270 ৰাণত জয়লাভ। অসম বিধানসভাৰ অধিৱেশনৰ আজি ষষ্ঠ দিনা ডি ভোটাৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি 91,385 জন লোকৰ বিপৰীতে ডি চিহ্ন লগোৱা হৈছে। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে চিনাক্ত কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে তাৰ ভিতৰত উচ্চ ন্যায়ালয়ে 831 জনক বিদেশী বুলি ৰায় দিছে। তদুপৰি বিদেশী ন্যায়াধীকৰণে 65,171 জন, উচ্চ ন্যায়ালয়ে 42 জন আৰু উচ্চতম ন্যায়ালয়ে 3 জনক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে বুলিও তেওঁ কয়। বিধানসভাত আজি হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। পৰহিলৈ সদনত বাজেট আলোচনা হোৱাৰ পাছত অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বনমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে। আনহাতে মহাবিদ্যালয়সমূহৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম সন্দৰ্ভতো আজি সদনত আলোচনা অনুষ্ঠিত হয়। আজি বিধানসভাত মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভতো আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্ল বৰুৱাই কয় যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ 1,25,000তকৈও বেছি দিব নোৱাৰে। মাইক্ৰ ফাইনেন্স উদগনিয়াৰ ঋণ সকাহ আঁচনিৰ অধীনত 2021 চনত 37টা ঋণ প্ৰদান কৰি সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ কৰি দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। চলিত বৰ্ষত ৰাজ্যত কল্যাণকামী আঁচনিৰ অধীনত 600 কোটি টকা মুকলি কৰি দিয়া হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য প্ৰদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল, ফলস্বৰূপে আদালতে জয়ন্ত কাকতিৰ সাক্ষ্য কাইলৈ পুনৰ গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। আদালতে পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈৰ দিনটো ধাৰ্য কৰিছে। আজি আদালতত হোৱাৰ পাছতে পামী বৰঠাকুৰে জুবিন গাৰ্গে ন্যায় পাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
আজি আচলতে আহিলো ৰাতিপুৱাই, মই যাওঁতে আমাৰ আছিলে সাক্ষ্য প্ৰদান আজি, কিন্তু যিহেতু বস্তুটো বৰ ডিটেইলিঙত কৰা হৈছে গতিকে আজি জয়ন্তৰ পৰা ষ্টাৰ্ট হ'ল। জয়ন্ত গাগনী মোৰা, তেওঁৰ সাক্ষ্য চলি আছে, এতিয়া ব্ৰেকৰ পিছত আকৌ কণ্টিনিউ হ'ব, গতিকে মোৰ আজি হোৱাৰ বৰ আশা দেখা নাই। এতিয়া মোৰ কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ আৰম্ভ হ'ব সাক্ষ্য প্ৰদান। মই আত্মবিশ্বাসী, মই জানো জাষ্টিছ হ'বই জুবিন গাৰ্গৰ, কাৰণ কথাখিনি যোনখিনি সত্য আমি সেইখিনি লৈয়ে কথা পাতি আছো, সেইখিনি লৈয়ে আমাৰ প্ৰসিকিউচন টীমে যুদ্ধ কৰি আছে, আমি যুদ্ধ কৰি আছো, গোটেই অসমবাসীয়ে যুদ্ধ কৰি আছে, জাষ্টিছ হ'বই, মই আত্মবিশ্বাসী।
ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান বাহনসমূহ বোকাময় পথত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বানৰ ফলত কালি উজনি, উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে যাত্ৰা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইফালে আজি পুনৰ হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, ছয়মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, হাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী দুই তিনি দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। ইপিনে সোৱণশিৰি নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয় অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে এই সতৰ্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ লাকুৱা তৈলক্ষেত্ৰত অন্তৰ্গত বাগান তিনিআলিৰ কৃষ্ণবস্তি নিবাসী জিতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত গেছৰ শব্দ আৰু গোন্ধ বিয়পি পৰে। অঞ্চলটোৰ ৰাইজে অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকাত কৰ্তৃপক্ষক খবৰ দিয়াত আজি দিনৰ ভাগত অ' এন জি চিৰ এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কৰ্তৃপক্ষই মাটি খান্দি গেছ নিৰ্গমনৰ মূল উৎস বিচাৰি উলিয়াবলৈ চেষ্টা কৰে যদিও সেয়া বিফল হয়। অঞ্চলটোত এতিয়াও গেছ নিৰ্গমন হৈ থকাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। অঞ্চলটোৰ ৰাইজে জনবসতিপূৰ্ণ অঞ্চলত থকা আওপুৰণি পাইপসমূহ সলনি কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে। বিশ্বনাথ জিলাৰ গহপুৰত বিধায়ক উৎপল বৰাই আজি চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথিগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বীৰাংগনা সতীহাধিনী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা এই অতিথিগৃহৰ লগতে প্ৰয়াত কোষেশ্বৰ বৰুৱা গ্ৰন্থাগাৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হয়। এই অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18টা কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰাৰ ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহান জনোৱা হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে 270 ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়ৰ বাবে 457 ৰাণৰ লক্ষ্যৰে খেলি ঘৰুৱা দল ইংলেণ্ড আজি দ্বিতীয় ইনিংছ 186 ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এম এ জনছে 54 আৰু ছফি এক্লেষ্টনে 50 ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই 4টা তথা ছায়ালি হাতঘেৰে, ক্ৰান্তি গৌড় আৰু দীপ্তি শৰ্মাই 2টাকৈ উইকেট ভগাই লয়। টেষ্টখনত 2টা ইনিংছ মিলি 7টা উইকেট দখল কৰা ক্ৰান্তি গৌড়ে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে টেষ্টখনৰ প্ৰথম ইনিংছত 285 ৰাণ কৰাৰ লগতে 7 উইকেটৰ বিনিময়ত 341 ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। আনহাতে ইংলেণ্ডৰ মহিলা দলটোৰ প্ৰথম ইনিংছ 170 ৰাণত সমাপ্ত হৈছিল। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম টেবুল টেনিছ সন্থাৰ তত্বাৱধানত ডিব্ৰুগড়ত অনুষ্ঠিত 5ম সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ 482 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ পুৰুষ শাখাত অনল কাশ্যপ চেম্পিয়ন, দিব্যাছ ৰাজখোৱা ৰয় ৰাণাৰ্ছ আপ আৰু শ্বহীদুল আলম আহমেদ তথা আদিত্য আৰানাই বৰাই তৃতীয় স্থান অধিকাৰ কৰে। অসম বিধানসভাত অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত। আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৰ 270 ৰাণত জয়লাভ।